চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইটোও আশা কৰিছো যে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আমাৰ শ্ৰোতাসকলৰ মংগল হওক বুলিয়েই। আৰু এই অনুষ্ঠান প্ৰস্তুত কৰোঁতে বিভিন্নজনে বিভিন্ন ধৰণৰ অৰিহণা আগবঢ়ায়। উদ্দেশ্য কিন্তু এটাই, শ্ৰোতাসকলৰ সেৱা কৰা। সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ খুব ইচ্ছা কৰোঁ, কাৰণ আমি জানিব বিচাৰোঁ আমাৰ এই বিনম্ৰ প্ৰচেষ্টাই আমাৰ মৰমৰ শ্ৰোতাসকলক উপকৃত কৰিছেনে নাই সেই কথা। সেইবাবেই আমি সদায় আপোনালোকক অনুৰোধ জনাওঁ আমালৈ চিঠি লিখক বুলি। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আমালৈ নিয়মিতভাৱে চিঠি পত্ৰ লিখি থাকিলে আমি অধিক আনন্দিত হ'ম। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে আকৌ এবাৰ তোমাৰ বাক্য আলোচনা কৰিবলৈ আমাক এই সুবিধা দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছোঁ। প্ৰভু, আমি তোমাৰ বাক্য বুজাই দিয়া দূৰৰ কথা, তোমাৰ নাম লোৱাৰেই যোগ্য নহওঁ। তোমাৰ নিচিনা পবিত্ৰ ঈশ্বৰৰ আগত আমি মূৰ তুলিবলৈ যোগ্য নহওঁ। কিন্তু প্ৰভু, একমাত্ৰ তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম আৰু কৰুণাতেই আমি চলি আছোঁ। তুমিয়েই এতিয়া আমাক শিকোৱা প্ৰভু, তুমিয়েই আমাক কথা কোৱা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমাক অতি সহজ সৰলভাৱে দেখুৱাই দিয়া, যাতে আমি তোমাৰ মাত শুনিবলৈ পাওঁ, যাতে আমি তোমাক লগ পাওঁ। প্ৰভু, যিসকল শ্ৰোতাই এই অনুষ্ঠান শুনাৰ দ্বাৰা তোমাৰ বাক্য বুজিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোক প্ৰতিজনকে তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান সফল কৰিবলৈ দেহে কেহে লাগি থকা প্ৰতিজন ব্যক্তিক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তোমাৰ বাক্যৰ সৌৰভ চাৰিওফালে বিয়পাই দিয়া। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত এই প্ৰাৰ্থনা আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল যদি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 12 নম্বৰ অধ্যায়টোৰ শেষ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে পাইছিলোঁ যে সেই মহাক্লেশৰ সময়ত ছয়তান আৰু স্বৰ্গদূতবোৰৰ মাজত যুদ্ধ হ'ব আৰু ছয়তানক স্বৰ্গৰ পৰা খেদি পঠিওৱা হ'ব। ছয়তানে ইছৰাইলক ধ্বংস কৰিবলৈ চেষ্টা চলাব, কিন্তু ঈশ্বৰেই ইছৰাইলক ৰক্ষা কৰিব। অৱশ্যে এইবোৰ ভৱিষ্যতে ঘটিবলগীয়া কথা। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। আমি ইতিমধ্যে পাইছিলোঁ যে স্বৰ্গত 7 নম্বৰ তুৰিধ্বনি হোৱাৰ লগে লগে আমাৰ আগত 7জন ব্যক্তিক পৰিচয় কৰাই দিয়া হ'ব। তাৰে ভিতৰত 5জন ব্যক্তিৰ কথা আমি ইতিমধ্যে 12 নম্বৰ অধ্যায়ত পাইছোঁৱেই। সেই তিৰোতা অৰ্থাৎ ইছৰাইল, ৰঙা বৰ নাগ অৰ্থাৎ ছয়তান, তিৰোতাগৰাকীৰ সন্তান অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট, মিখায়েল অৰ্থাৎ প্ৰধান স্বৰ্গদূত, ইছৰাইলৰ অৱশিষ্ট লোক অৰ্থাৎ 144,000 জন বিশ্বাসী ইছৰাইলীয় লোক, যিসকলক ঈশ্বৰে নিৰাপত্তাৰ মোহৰ মাৰি দিয়া কাৰণে তেওঁলোকে মহাক্লেশৰ মাজেৰে নিৰাপদে পাৰ হৈ যাব পাৰিছিল। অৰ্থাৎ আমি এনেদৰে 5জন ব্যক্তি বা ব্যক্তিসমূহক দেখিলোঁ। আমি 13 নম্বৰ অধ্যায়ত 2জন ব্যক্তিৰ কথা পাওঁ বা ব্যক্তিৰ ৰূপ পাওঁ। তাৰে এটা হৈছে সমুদ্ৰৰ পৰা উঠি অহা বনৰীয়া পশু। সেই পশুটো হৈছে এজন ব্যক্তিও আৰু এটা ৰাজনৈতিক শক্তিও, আৰু আনটো হৈছে পৃথিৱীৰ পৰা উঠি অহা এটা বনৰীয়া জন্তু, আৰু এই জন্তুটো হ'ব এজন ধৰ্মীয় নেতা। আমি এই ব্যক্তি দুজনৰ যোগেদি পৃথিৱীত উখল মাখল লগাৰ কথা পঢ়িবলৈ পাম। আমাক দেখুওৱা হ'ব যে প্ৰচণ্ড যুদ্ধ চলিব এন্ধাৰ আৰু পোহৰৰ ক্ষমতাৰ মাজত, ছয়তান আৰু ঈশ্বৰৰ মাজত। এই কথাটো এতিয়া আমাৰ আগত প্ৰকাশ পাব ধৰিছে, যিমানেই মহাক্লেশৰ দিনৰ সামৰণিৰ পিনে ঘটনা আগবাঢ়িছে আৰু যুগৰ শেষৰ অৱস্থা সম্বন্ধে আমাক জনোৱা হৈছে। এই পশু দুটা আমাৰ আগত বনৰীয়া পশু হিচাপে চিনাকি দিয়া হৈছে, আৰু সেইটোৱেই আক্ষৰিক অৰ্থ। পশু হোৱাটোৱেই বৰ বেয়া কথা, তাতে আকৌ বনৰীয়া পশু। এই পশু দুটাইনো কাক বুজায়? সেই সম্বন্ধেও বাইবেল ব্যাখ্যাকাৰসকলৰ মাজত মতভেদ আছে। কিছুমানে প্ৰথমটো পশুক এজন ব্যক্তি বুলি ভাবে আৰু আন কিছুমানে ৰোমীয়া সাম্ৰাজ্যৰ শেষ অৱস্থা বুলিহে ভাবে। কিছুমানে দ্বিতীয় পশুটো পাপ পুৰুষ বুলি ভাবে, কিন্তু আন কিছুমানে এজন ভাৱবাদী বুলিহে ভাবে, ঠিক যোহন বাপ্তাইজকৰ নিচিনা। এই সমস্যাবোৰ আহে কাৰণ ৰজাক ৰাজ্যৰ পৰা বেলেগ কৰিব নোৱাৰি। শাসক এজনক শাসন কৰিবলৈ কিবা লাগিব, নহ'লে তেওঁ শাসক হ'ব কেনেকৈ? এনেকুৱা লাগে যে প্ৰথম পশুটো হৈছে খ্ৰীষ্টাৰী, পুনৰ গঠিত হ'বলগীয়া ৰোমীয়া সাম্ৰাজ্যৰ শাসনকৰ্তা। প্ৰকাশিত বাক্য পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত পশুৰ সিংহাসনৰ কথা কোৱা হৈছে। সেই সিংহাসনত বহিব পশুৱেই, কিন্তু যদিহে সাম্ৰাজ্য নাথাকে তেন্তে পশু কেনেকৈ হ'ব? প্ৰথমটো পশু চিনি পোৱাৰ পাছত দ্বিতীয়টো পশু চিনি পাবলৈ সহজ হয়। দ্বিতীয় পশুটো হৈছে এজন ভুৱা ভাৱবাদী, এজন ধৰ্মীয় নেতা, আৰু তেওঁ প্ৰথম পশুৰ উপাসনাত আগভাগ ল'ব আৰু আনকো তেওঁৰ লগত ল'ব। আচলতে এই দুয়ো পশুৱেই খ্ৰীষ্টাৰী। খ্ৰীষ্টাৰী মানে খ্ৰীষ্টৰ অৰি বা শত্ৰু, আৰু খ্ৰীষ্টাৰীয়েই আচলতে খ্ৰীষ্টৰ নকল, অৰ্থাৎ নিজকে খ্ৰীষ্ট বুলি আনৰ আগত চিনাকি দিয়ে। পাচনি জোহনে এইবুলি লিখিছিল, আমি বাইবেলৰ পৰা পঢ়ি দিছো, হে শিশুবিলাক, শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। প্ৰথম জোহন 2:18। এই কথাখিনি পাচনি জোহনে 2000 বছৰ আগতেই কৈছিল। জোহনে এজন খ্ৰীষ্টাৰী আহিব বুলি কৈছে আৰু সেই সময়তে বহুত খ্ৰীষ্টাৰী ওলাইছিল বুলিও কৈছে। খ্ৰীষ্টাৰীৰ চিন কি? খ্ৰীষ্টাৰীক আমি কেনেদৰে চিনি পাব পাৰোঁ? এই বিষয়ে বাইবেলত এনেদৰে লিখা আছে, যীচু যে সেই অভিষিক্ত জনা, ইয়াক যিজনে অস্বীকাৰ কৰে তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে? সেইজনেই খ্ৰীষ্টাৰী, তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। প্ৰথম জোহন 2:22। খ্ৰীষ্টাৰীয়ে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে, খ্ৰীষ্টৰ বিৰোধিতা কৰে, তেওঁ এই পৃথিৱীত খ্ৰীষ্টৰ শত্ৰু। আকৌ পাচনি জোহনে আমাক এইবুলিও জনাই দিছে, পাঠ কৰি দিছো, হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেক ভাৰিকুৱা ভাৱবাদী জগতত ওলাল। তোমালোকে ঈশ্বৰৰ আত্মাক ইয়াৰে জানিব পাৰা। যীশুখ্ৰীষ্ট যে মাংসত আহিল, ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো আত্মা ঈশ্বৰৰ, আৰু যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে সেই সকলো ঈশ্বৰৰ নহয়, আৰু সেয়েই খ্ৰীষ্টাৰীৰ আত্মা, সেয়ে যে আহিছে তাক তোমালোকে শুনিলা, আৰু বাস্তৱিক সেয়ে এতিয়া জগতত উপস্থিত আছে। প্ৰথম জোহন 4:1-3 পদ। গতিকে খ্ৰীষ্টক অস্বীকাৰ কৰা যিকোনো বিষয়েই আচলতে খ্ৰীষ্টাৰী। আকৌ বাইবেলত আমি এনেদৰেও পাওঁ, কিয়নো অনেক প্ৰবঞ্চক জগতত ওলাল, যীশুখ্ৰীষ্ট মাংসত অহা বুলি সেইবিলাকে স্বীকাৰ নকৰে, এইলোকেই সেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰী। 2 জোহন 7 নম্বৰ পদ। খ্ৰীষ্টাৰী প্ৰবঞ্চক, তেওঁ নিজকে খ্ৰীষ্ট বুলি ভাও ধৰে। প্ৰভু যীশুৱে এইবুলি কৈছিল, বহুতো লোকে মোৰ নামেৰে আহি নিজকে খ্ৰীষ্ট বুলি চিনাকি দিব। আমি সকলোকে পৰীক্ষা কৰি চাব লাগে, কাৰণ সকলোবোৰ আত্মা ঈশ্বৰৰ পৰা অহা আত্মা নহয়। বহুতো ভুৱা ভাৱবাদী ওলাব আৰু মানুহক বিপথে নিব বুলি বাইবেলত স্পষ্টভাৱে জনাই দিয়া আছে। পাঠ কৰি দিছো, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হলে মনোনীত লোকবিলাককো ভুলাব। মুঠিয়ে লিখা শুভবাৰ্তা 24:24। বহুতো ভুৱা খ্ৰীষ্ট ওলাব আৰু অলৌকিক কাৰ্যও সম্পন্ন কৰিব। এই দ্বিতীয় পশুটোৱে বহুত অলৌকিক কাৰ্য কৰিব, তেওঁ এটা খ্ৰীষ্টাৰী। গতিকে প্ৰথমটো পশু ৰাজনৈতিক খ্ৰীষ্টাৰী আৰু দ্বিতীয়টো পশু ধৰ্মীয় খ্ৰীষ্টাৰী। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 13 অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। ইয়াত এনেদৰে লিখা আছে, পাছে মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ, তাৰ 10 শিং 7 মূৰ আছিল, তাৰ শিঙত 10 কিৰীটি আৰু তাৰ মূৰত ঈশ্বৰ নিন্দাসূচক নাম কিছুমান আছিল। পশুটোক সমুদ্ৰৰ পৰা কোনে উলিয়াই আনিব? ছয়তানে। শাস্ত্ৰত সমুদ্ৰ মানে আচলতে পৃথিৱীৰ জাতিসমূহক বুজায়। অস্থিৰ সমুদ্ৰৰ নিচিনা অস্থিৰ হৈ থকা মানৱ জাতিক বুজায়। ইয়াত পশুটোৰ যিটো বৰ্ণনা দিয়া হৈছে সেইটোৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ৰাতি যদি আমি সেইটোৰ মুখামুখি হওঁ আমি নিশ্চয় ভয়তে পলাম। আৰু আগৰ অধ্যায়ৰ শেষ পদটোত আমি পাইছিলোঁ যে সেই নাগ অৰ্থাৎ ছয়তানে গৈ সাগৰৰ বালিত থিয় হ'লগৈ আৰু তাৰ পাছতে সমুদ্ৰৰ পৰা এই পশুটো উঠি আহিছে। গতিকে সেই ছয়তানেই এইটো সমুদ্ৰৰ পৰা উলিয়াই আনিব, অৰ্থাৎ এইটো হ'ব ছয়তানৰ এটা উৎকৃষ্ট কাৰুকাৰ্য। এই প্ৰথম পশুটো হ'ব এজন ব্যক্তি আৰু তেওঁ হ'ব পুনৰ গঠিত হোৱা ৰোমীয়া সাম্ৰাজ্যৰ শাসনকৰ্তা। ৰোমীয়া সাম্ৰাজ্য ভাঙি গৈছিল, কিন্তু এই ব্যক্তিজনে সেই সাম্ৰাজ্য পুনৰ গঠিত কৰিব। ঈশ্বৰে অলপকালৰ বাবে ছয়তানক পৃথিৱীত স্বাধীনতা দি দিয়াৰ নিচিনা আমাৰ লাগে। আচলতে ঈশ্বৰে এনেদৰে প্ৰমাণ কৰি দিব যে ছয়তানে আচলতে একো সুফল দিব নোৱাৰে, নহ'লে ছয়তানে সদায় ঈশ্বৰক আপত্তি কৰিব পাৰিব, আপুনিতো মোক সুবিধাই নিদিলে মোৰ গুণ মোৰ আচল ক্ষমতা প্ৰকাশ কৰিবলৈ। ছয়তানক ঈশ্বৰে এনেদৰে স্বাধীনতা দি সেই কম সময়ৰ ভিতৰতে ছয়তানৰ প্ৰকৃত স্বৰূপ উদঙাই দিব। আমি দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 অধ্যায়ত 4 পশুৰ বিষয়ে পাইছিলোঁ। তাৰে চতুৰ্থ পশুটো এই প্ৰকাশিত বাক্যত পোৱা প্ৰথম পশুটোৰ লগত মিলে। পাচনিজোহনৰ দিনত দানিয়েল ভাৱবাদীৰ সেই ভাৱবাণীৰ অধিকভাগ ইতিমধ্যে ফলিয়াইছিল। প্ৰথম 3 পশু বাবিলন অৰ্থাৎ সিংহ, মাদিয়া পাৰ্চি অৰ্থাৎ ভালুক আৰু গ্ৰীক মাকিডনিয়া সাম্ৰাজ্য অৰ্থাৎ নাহৰ ফুটুকি বাঘৰ কথাখিনি ইতিমধ্যে ফলিয়াইছিল। সেইবাবেই জোহনে ইয়াত দানিয়েলৰ চতুৰ্থ পশুটোৰ কথাকেই কৈছে। দানিয়েল ভাৱবাদীৰ পুস্তকৰ সেই চতুৰ্থ পশুৰ সৰু শিংটোৱেই আচলতে এই প্ৰকাশিত বাক্য পুস্তকৰ এই প্ৰথম পশুটো, কাৰণ এই পশুটোৱেই পুনৰগঠিত ৰোমীয়া সাম্ৰাজ্য শাসন কৰিব। পশুটোৰ 10 শিং মানে সেই ৰোমীয়া সাম্ৰাজ্যৰ 10 ভাগ বা অঞ্চল থাকিব, আৰু 10 কিৰীটি মানে 10 ভাগৰ 10 শাসনকৰ্তা। সৰু শিংটোৱে প্ৰথমতে ইয়াৰে 3 পৰাস্ত কৰিব আৰু তাৰ পাছত বাকী 7 বশ কৰিব আৰু পৃথিৱীৰেই একচত্ৰী শাসক হৈ পৰিব। আৰু সেই 7 মূৰে ঈশ্বৰ নিন্দা কৰিব। এতিয়া আমি 2 পদটো পাঠ কৰি দিব খুজিছো। সেই যি পশু মই দেখিলোঁ, সি নাহৰ ফুটুকি বাঘৰ নিচিনা, তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ,
আৰু নাগে নিজ শক্তি, নিজ সিংহাসন আৰু মহাক্ষমতা তাক দিলে। এই প্ৰথম পশুটো দেখাত সঁচাকৈ অদ্ভুত। পশুটো আচলতে কেইবাটাও পশুৰ সংমিশ্ৰণ। গতিকে আমি এতিয়া এই পশুটো অৰ্থাৎ খ্ৰীষ্টাৰীৰ চৰিত্ৰ সম্বন্ধে স্পষ্ট ধাৰণা এটা পাব পাৰোঁ। দানিয়েল ভৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ত থকা আটাই 4টা পশুৰ প্ৰতিনিধিত্ব কৰে এই প্ৰকাশিত বাক্যৰ প্ৰথমটো পশুৱে। প্ৰথমতে বাহিৰৰ পৰা দেখাত সেই পশুটো এটা নাহৰ ফুটুকি বাঘৰ নিচিনা। দানিয়েল ভৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পঢ়ি দিছো। তাৰ পাছত মই চাই আৰু এটা জন্তু দেখিলো, সি নাহৰ ফুটুকি বাঘৰ নিচিনা। তাৰ পিঠিত চৰাইৰ ডেউকাৰ নিচিনা 4খন ডেউকা আছিল, আৰু সেই জন্তুৰ 4টা মূৰো আছিল। তাক ৰাজ্যভাৰ দিয়া হ'ল। এয়া আছিল গ্ৰীক মাকিডনিয়া সাম্ৰাজ্য। গতিকে সেই পশুৰ সাম্ৰাজ্যখনত গ্ৰীক সভ্যতাৰ গুণবোৰ থাকিব। দ্বিতীয়তে, সেই পশুটোৰ ভৰিকেইখন ভালুকৰ নিচিনা। ইয়াতেই আমাৰ মনত পৰে দানিয়েলৰ দ্বিতীয়টো পশুৰ কথা। সেই দ্বিতীয়টো পশুৰ বিষয়ে দানিয়েল ভৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমি এনেদৰে পাইছিলো, পাছে মই আৰু এটা জন্তু দেখিলো, সেই দ্বিতীয় জন্তু ভালুকৰ নিচিনা। সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ দাঁতৰ মাজত 3ডাল কামিহাৰ আছিল, আৰু তাক কোৱা গ'ল, উঠ অধিককৈ মঙহ খা। আৰু এয়া হৈছে মাদিয়া পাৰ্চী সাম্ৰাজ্য। অৰ্থাৎ পশুটোৰ সাম্ৰাজ্যত মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্যৰ নিচিনা ঐশ্বৰ্য, বিভূতি, জাক জমকতা আদি থাকিব। তৃতীয়তে, আৰু মুখখন সিংহৰ নিচিনা। এয়া দানিয়েলৰ প্ৰথমটো পশু। আমি দানিয়েল ভৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেদৰে পাইছিলো, প্ৰথমটো সিংহৰ নিচিনা আৰু কুৰৰ পক্ষীৰ ডেউকাৰ নিচিনা তাৰ ডেউকা আছিল। মই চাই থাকোঁতে থাকোঁতে তাৰ সেই ডেউকা দুখন তাৰ পৰা এৰুওৱা হ'ল। পাছে তাক মাটিৰ পৰা তুলি মানুহৰ নিচিনাকৈ ভৰিত ভৰ দিয়াই থিয় কৰোৱা হ'ল, আৰু মানুহৰ হৃদয় তাক দিয়া গ'ল। এয়া আছিল বাবিলনৰ একনায়কত্ববাদী শাসন, নবুখতনেছৰ ৰজাৰ হিংস্ৰতা। গতিকে সেই পশুটোৱে নবুখতনেছৰ ৰজাৰ নিচিনা একনায়কত্ববাদী শাসন চলাব। এই প্ৰথম পশুটো হ'ব পৃথিৱীত শাসন চলোৱা শেষ একনায়কত্ববাদী শাসক। তাৰ ক্ষমতা আৰু শক্তিৰ উৎস হ'ব ছয়তান, কাৰণ ছয়তানেই তাক গঢ়ি তুলিব। সেই প্ৰচণ্ড বৰ্বৰ শাসনৰ কাৰণে ছয়তানেই খ্ৰীষ্টাৰীজনক শক্তি যোগাব, ঠিক যেন ছয়তানৰ মানৱ ৰূপহে। আমি লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত পাওঁ যে প্ৰভু যীশুক শত্ৰুৰ হাতত গতাই দিয়া ইস্কৰিয়া যিহুদাৰ গাত ছয়তান প্ৰৱেশ কৰিছিল। আকৌ মঠিয়া লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায় 23 নম্বৰ পদত প্ৰভু যীশুৱে চিমোন পিতৰকো ছয়তান বুলি গালি পাৰিছিল। এই প্ৰথম পশু অৰ্থাৎ খ্ৰীষ্টাৰী আচলতেই ছয়তানৰ অৱতাৰ বুলি ক'ব পাৰি। প্ৰিয় শ্ৰোতা, এনেদৰে এদিন ছয়তানে কিছুকালৰ বাবে পৃথিৱীত জঘন্য শাসন চলাব। মানুহৰ অৱস্থা শোচনীয় হ'ব, কিন্তু কিছুদিনৰ বাবেহে, কাৰণ তাৰ পাছতেই প্ৰভু যীশু আহি সেই শাসন ওফৰাব আৰু ছয়তান আৰু তাৰ লগৰীয়াবোৰক ওফৰাই পৃথিৱীত স্থাপন কৰিবহি ন্যায় শাসন। তেওঁৰ লগতে তেওঁৰ বিশ্বাসীসকলেও শাসন চলাবলৈ পাব। আপুনি বাৰু প্ৰভু যীশুৰ সৈতে শাসনত ভাগ ল'বলৈ পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তুমি এই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। তুমি এই দিলাম জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য এই জীৱনৰ সিপাৰে থকা অনন্ত জীৱনৰ বাক্য হৃদয় উপচে মোৰ কৃতজ্ঞতাৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671 ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671 আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।